Iya, akak kembali Guwahati. নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি দেশৰ অৰ্থনৈতিক ভাগ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা আৰু স্বদেশী সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গোলকীয় পৰ্যায়ত নিজৰ স্থিতি সবল কৰা তথা দেশক উদ্ভাসিত কৰাৰ বাবে দেশৰ যুৱ উদ্যমী ক্ৰীড়াবিদ বিজ্ঞানী আৰু বৃত্তিধাৰীসকলক প্ৰশংসা কৰিছে। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধিয়া আজি দেশবাসীক সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে ভাৰতক বিশ্বৰ সৰ্বাধিক যুৱ জনসংখ্যা থকা দেশ হিচাপে উল্লেখ কৰি কয় যে দেশৰ যুৱ প্ৰজন্মৰ ভালেমান প্ৰতিভা আছে। তেওঁ আত্মসংস্থাপনেৰে দেশৰ যুৱ প্ৰজন্মই উল্লেখনীয়ভাৱে সফলতা অৰ্জন কৰিছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে গোলকীয় অনিশ্চয়তাৰ স্বত্তেও ভাৰতৰ অৰ্থনৈতিক বিকাশ অব্যাহত আছে বুলি প্ৰকাশ কৰে। তেওঁ ভাৰতক বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি হোৱা অৰ্থনীতি বুলি অভিহিত কৰে। বিশ্বৰ তৃতীয় অৰ্থব্যৱস্থাৰ দেশ হিচাপে ভাৰত অগ্ৰসৰ হৈছে বুলি তেওঁ উল্লেখ কৰে। গণৰাজ্য দিৱস উদযাপনে দেশপ্ৰেমৰ ভাৱ অধিক সুদৃঢ় কৰাৰ সুবিধা প্ৰদান কৰে বুলিও তেওঁ উল্লেখ কৰে। বৃহৎ গণতন্ত্ৰৰ দেশ হিচাপে ভাৰতৰ সংবিধানক বিশ্বৰ ইতিহাসত মৌলিক নথি বুলি তেওঁ উল্লেখ কৰে। সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। এইবাৰৰ পেৰেডত অসমৰ ধুবুৰীৰ আচাৰিকান্দিৰ বিখ্যাত পোৰামাটিৰ শিল্প প্ৰতীকপট হিচাপে প্ৰদৰ্শন কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ডিব্ৰুগড় জিলাৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। কেন্দ্ৰীয় চৰকাৰে আজি দেশৰ অসামৰিক সন্মানসমূহ ঘোষণা কৰিছে। দেশৰ 5 গৰাকী কৃতিমান ব্যক্তিলৈ পদ্মবিভূষণ, 13 গৰাকীলৈ পদ্মভূষণ আৰু 113 গৰাকীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। এইবাৰৰ অসামৰিক বঁটা লাভ কৰাসকলৰ ভিতৰত 19 গৰাকী মহিলা আছে। উল্লেখযোগ্য যে 16 গৰাকী ব্যক্তিক এইবাৰ মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। কলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা বলিউডৰ প্ৰয়াত অভিনেতা ধৰ্মেন্দ্ৰ সিং দেউলক মৰণোত্তৰভাৱে পদ্মবিভূষণ আগবঢ়োৱা হৈছে। ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেৰেলাৰ কে টি থমাছ আৰু সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা কেৰেলাৰ পি নাৰায়ণলৈ পদ্মবিভূষণ বঁটা আগবঢ়োৱা হৈছে। কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভি এছ অচ্যুতানন্দন ৰাজহুৱা পৰিক্ৰমাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান আগবঢ়োৱা হৈছে। কলাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা উত্তৰ প্ৰদেশৰ এন ৰাজঙলৈ পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে। অসমৰ 5 গৰাকী ব্যক্তিলৈ, বিশিষ্ট ব্যক্তিকে ধৰি দেশৰ মুঠ 131 গৰাকী ব্যক্তিলৈ চলিত বছৰৰ পদ্ম সন্মান আজি ঘোষণা কৰা হৈছে। সদ্যপ্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গোবিন্দ পুৰকায়স্থলৈ মৰণোত্তৰভাৱে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। কলাহিতানত বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ আৰু কাৰ্বি লোকসংগীতৰ বিশিষ্ট শিল্পী পখিলা লেকথেপিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ইয়াৰ লগতে কৃষি ক্ষেত্ৰত এৰী আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰীলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চল দুটা বাঁহ প্ৰকল্প মুকলি কৰে। 82.5 কোটি ব্যয় সাপেক্ষে এই প্ৰকল্প দুটা মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা 12 বছৰত উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ জোৱাৰ উঠিছে। অসমৰ কাৰ্বি আংলং জিলা আৰু নাগালেণ্ডৰ মুকক্সাঙত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প দুটাত 4,400 যুৱক যুৱতীক প্ৰশিক্ষণ দি বাঁহেৰে নিৰ্মিত সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দিয়া হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দুলীয়াজানৰ নেহৰু মৈদানৰ ক্ৰীড়া প্ৰকল্পত 17 বছৰ অনুৰ্ধ ল'ৰাৰ মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন আজি অনুষ্ঠিত হয়। তিনিচুকীয়া আৰু কাছাৰ জিলাৰ মাজত অনুষ্ঠিত খেলখন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ আজি গুৱাহাটীত অনুষ্ঠিত খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 154 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এই বাতৰি যুগুতোৱাৰ পৰলৈকে ভাৰতে 6 অভাৰত 2টা উইকেটৰ বিনিময়ত 96 ৰাণ সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।